এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত আঞ্চলিক কৃষক মেলা 2025 আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষিমন্ত্ৰী শ্ৰী বৰাই লগতে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনী দুৱাৰো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষক আৰু কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। কৃষি খণ্ডলৈ অহা জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানকে ধৰি মাটি পানীকে ধৰি পৰিৱেশ সংক্ৰান্তীয় আন সমস্যাসমূহ নেওচি কৃষি খণ্ডৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলত কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰতো কৃষিমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৃষি বিশ্ববিদ্যালয়খনৰ উদ্ভাৱনী চিন্তা আৰু গৱেষণাৰো তেওঁ পোষকতা কৰে। ভাষণ প্ৰসংগত তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন উন্নয়নমূলক পদক্ষেপ আৰু কৃষিখণ্ডৰ সম্ভাৱনাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ দাসা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ এখন বিশেষ পৰ্যালোচনা বৈঠক ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয়। এই বৈঠকত কৃষিমন্ত্ৰী অতুল বৰাই ভিডিঅ' কনফাৰেন্সযোগে যোৰহাটৰ পৰা অংশগ্ৰহণ কৰে। বৈঠকত সমাগত সংসদৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেন্দ্ৰীয় বাজেটত সন্নিৱিষ্ট কৰিব পৰাকৈ দেশৰ কৃষিখণ্ডৰ বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই এই বৈঠকত ৰাজ্যখনৰ কৃষি উদ্যান শস্যৰ প্ৰধান সমস্যাৰ বিষয়টো অৱগত কৰে। বিশেষকৈ হাতী বান্দৰৰ উপদ্ৰৱৰ বিষয়টো তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। এই সমস্যাৰ সন্মুখীন হৈ অহা ৰাজ্যখনৰ কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে সকাহ প্ৰদানৰ ব্যৱস্থা আৰু কীটনাশক পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈও তেওঁ অনুৰোধ জনায়। শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলেৰ বাসগৃহ আৰু কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলায়। বিষয়াগৰাকীৰ চৰকাৰী বাসগৃহ আৰু শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ত এই অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী তদাৰকী কোষৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত শিৱসাগৰ আৰক্ষীৰ সহযোগত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ বিৰুদ্ধে চলোৱা অভিযানৰ কাৰণ জনোৱাৰ পৰা আৰক্ষী বিৰত আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ তিনিচুকীয়া জিলা ভ্ৰমণ কৰিব। তেওঁ তাত বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জানিবলৈ দিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৰাজহ চক্ৰৰ উদ্যোগত উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত আজি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি জিলা আয়ুক্ত স্বপ্নীল পালে ৰাইজক মিছন বসুন্ধৰা কাৰ্যসূচী সন্দৰ্ভত বহলাই কয়। তেওঁ খিলঞ্জীয়া স্থায়ী বাসিন্দাসকলে নিজে বসবাস কৰা ভূমিৰ পট্টা লাভ কৰা বিধি ব্যৱস্থাসমূহৰ বিষয়ে সকলোকে অৱগত কৰে। সভাত মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাওডাং, ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত লীনা পাৱেও উপস্থিত থাকে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা 10 কিলোৱাট শক্তিসম্পন্ন নতুন এফ এম ট্ৰান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত এই ট্ৰান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নতমানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ এফ এম ট্ৰান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। এই নতুন এফ এম ট্ৰান্সমিটাৰৰ সংযোজনে অঞ্চলটোৰ ৰাইজক কেনেদৰে উৎসাহিত কৰিছে সেই বিষয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। শ্ৰোতাসকলে, আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জত শুনিব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰিব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্টখন আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। টেষ্টখনৰ আজি দ্বিতীয় দিনাৰ সামৰণিত ভাৰতে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 141 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতীয় দলটো পুনৰ প্ৰাৰম্ভিক বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ মাজতে উইকেট ৰক্ষক বেটাৰ ঋষভ পণ্টে বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে। পণ্টে 33টা বলত 61 ৰাণ কৰি আউট হোৱাৰ পাছত দিনান্তত ৰবীন্দ্ৰ জাদেজাই 8 আৰু ৱাশ্বিংটন সুন্দৰে 6 ৰাণ কৰি খেলি আছে। বিৰাট কোহলি আৰু কে এল ৰাহুল পুনৰ ব্যৰ্থ হয়। অষ্ট্ৰেলিয়াৰ হৈ স্কট বোলাণ্ডে 4টা উইকেট দখল কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।